এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে বিধানসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ কাইলৈ অন্তিম দিন, 12টা সমষ্টিৰ বাবে ৰাইজৰ দলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ, ৰাজ্যিক নিৰ্বাচন আয়োগৰ EVM আৰু VVPATসমূহৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেচন সম্পন্ন, নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন স্থানত ফ্লাইং স্কোৱাড আৰু নিৰীক্ষণকাৰী দলৰ তালাচী অভিযান অব্যাহত, হৰমুজ প্ৰণালীৰে জাহাজ চলাচল কৰোৱাৰ সময়ত জাহাজ আৰু নাৱিকসকলৰ সুৰক্ষাত অগ্ৰাধিকাৰ দিয়া হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ, আৰু ফ্ৰান্সত অনুষ্ঠিত অৰলেন্স মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ ছেমি ফাইনেলত অসমৰ ঈশা ৰাণী বৰুৱা পৰাস্ত। আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল আৰু প্ৰচাৰ অভিযানে গতি লাভ কৰিছে। কাইলৈ মনোনয়ন দাখিলৰ অন্তিম দিনা কেইবাগৰাকীও প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিব। ইপিনে জিলা প্ৰশাসনসমূহেও নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা অব্যাহত ৰাখিছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে কালি ডিমা হাছাও জিলাত উপস্থিত হৈ জিলাখনৰ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত শ্ৰীগোৱেলে প্ৰশাসনৰ বিষয়ববীয়াসকলৰ সৈতে নিৰ্বাচনী ব্যৱস্থাপনা আৰু আইন শৃংখলা ৰক্ষাৰ পদক্ষেপসমূহৰ বুজ লয়। ডিমা হাছাও জিলাত স্থাপন কৰিবলগীয়া 261টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত এটা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ থাকিব, 15টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলাই পৰিচালনা কৰিব। শ্ৰীগোৱেলে জিলাখনৰ ষ্ট্ৰংৰুম পৰিদৰ্শন কৰাৰ লগতে নিয়াৰিকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সকলো প্ৰস্তুতিৰ বুজ লয়। মাজুলীত কালি জিলা নিৰ্বাচনী বিষয়া সৃষ্টি সিং আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক সোমালিন চৌভাদৰ সিনিয়ে আহতগুৰি অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত তেওঁলোকে প্ৰতিটো কেন্দ্ৰতে ন্যূনতম সা সুবিধা নিশ্চিত কৰাৰ লগতে যাতায়াতৰ সুব্যৱস্থা আৰু নিৰাপত্তা সম্পৰ্কীয় বিষয়ত গুৰুত্ব আৰোপ কৰে। ডিব্ৰুগড় জিলাৰ বিভিন্ন স্থানত কালি নিৰীক্ষণকাৰী দল আৰু ফ্লাইং স্কোৱাডে অভিযান চলায়। জিলাখনত একাংশ জ্যেষ্ঠ বিষয়াৰ দলে নাহৰকটীয়া বিধানসভা সমষ্টিৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰে। জিলা আয়ুক্ত বিক্ৰম কৈৰী আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপৰ নেতৃত্বৰ এই দলটোৱে সমষ্টিটোৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰি প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু সা সুবিধাৰ বুজ লয়। যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানীয়ে কালি নিৰ্বাচনৰ ষ্ট্ৰংৰুম হিচাপে ব্যৱহাৰ হ'বলগীয়া যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয় আৰু বালিকা বিদ্যালয় পৰিদৰ্শন কৰে। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ জিলা নিৰ্বাচনী বিষয়া আৰু সমজিলা আয়ুক্তই কালি ঢকুৱাখনা সমষ্টিৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয়। ইপিনে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযানো আৰম্ভ কৰিছে। বিজেপিয়ে পৰহিলৈ প্ৰচাৰ আৰম্ভ কৰিব বুলি দলৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে।
আমাৰ নিৰ্বাচনী প্ৰচাৰ সম্পৰ্কত তেখেতসকলৰ লগত আমি কথা বতৰা পাতিলোঁ। অহা 23 তাৰিখে চূড়ান্ত মনোনয়ন আছে। আমি চেষ্টা কৰিছোঁ যাতে 24 তাৰিখৰ পৰাই আমি প্ৰচাৰ অভিযান আৰম্ভ কৰিব পাৰোঁ, কাৰণ এইকেইটা দিন যিহেতু সময় খুব কম, আমি একেবাৰে সময় নষ্ট নকৰাকৈ যাতে আগবাঢ়ি যাব পাৰোঁ সেইকাৰণে আমি আজি আলোচনা কৰিছিলোঁ। ইউজুৱেলি 23 তাৰিখে নমিনেশ্যন দিলে মানুহে দুটা দিন অলপ ৰখে, তাৰপিছত মিটিং হয়। নৰ্মেল নিয়মত 26-27ৰ পৰা মিটিং হয়, কিন্তু এইবাৰ আমি চেষ্টা কৰিছোঁ যাতে 24 তাৰিখৰ পৰা আমি প্ৰচাৰ অভিযানত নামি পৰিব পাৰোঁ।
কংগ্ৰেছ দলৰ নেতা গৌৰৱ গগৈয়ে কালি মাজুলীত প্ৰচাৰ চলায়। মাজুলীত বিজেপি প্ৰাৰ্থী ভুৱন কামেও কালি উজনি মাজুলীৰ কেইবাটাও অঞ্চলত প্ৰচাৰ চলায়। চিৰাং জিলাৰ ছিদলীত কালি 200+ লোকে PPF দলত যোগ দিয়ে। জিলাখনৰ গৰুভাষাত অনুষ্ঠিত এখন যোগদান সভাত এই লোকসকলে দলটোত যোগ দিয়ে। বাক্সা জিলাৰ মুছলপুৰত কালি UPPL আৰু GSPৰ 72গৰাকী সদস্যই PPFত যোগ দিয়ে। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে কালি দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। প্ৰকাশিত তালিকা অনুসৰি দলগাঁও সমষ্টিৰ বাবে কৃষ্ণা সাহাক বিজেপিয়ে প্ৰাৰ্থিত্ব দিছে। আনহাতে চিচি বৰগাঁও সমষ্টিত জীৱন গগৈক প্ৰাৰ্থিত্ব দিয়া হৈছে। ৰাইজৰ দলে কালি 12টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। দলটোৱে গৌৰীপুৰ সমষ্টিত আব্দুল মিয়া, পূব গোৱালপাৰাত আব্দুল ৰচিদ মণ্ডল, মানস সমষ্টিত অঞ্জন তালুকদাৰ, দলগাঁৱত আজিজুৰ ৰহমান, থিং সমষ্টিত মেহবুব মুক্তাব, কলিয়াবৰত প্ৰদীপ কুমাৰ বৰুৱা, তেজপুৰত অলক নাথ, চিচিবৰ গাঁৱত দুলাল চন্দ্ৰ বৰুৱা, মাৰ্ঘেৰিটাত ৰাহুল ছেত্ৰী, ডিগবৈত দুলাল মৰাণ, শিৱসাগৰত অখিল গগৈ আৰু মৰিয়নি সমষ্টিত ডঃ জ্ঞানশ্ৰী বৰাক প্ৰাৰ্থিত্ব দিছে। বোকাখাত সমষ্টিৰ বাবে আজি প্ৰাৰ্থী ঘোষণা কৰা হ'ব বুলি দলে প্ৰকাশ কৰিছে। ৰাজ্যিক নিৰ্বাচন আয়োগে বিধানসভা নিৰ্বাচনৰ বাবে অসমত EVM আৰু VVPATসমূহৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেচন সম্পন্ন কৰিছে। নিৰ্বাচন আয়োগে প্ৰেছ বিজ্ঞপ্তিযোগে জনোৱা অনুসৰি দ্বিস্তৰীয় ৰেণ্ডমাইজেচন প্ৰক্ৰিয়াৰ জৰিয়তে EVMসমূহ নিজ নিজ ভোটকেন্দ্ৰসমূহত বিতৰণ কৰা হয়। প্ৰথম পৰ্যায়ত জিলা পৰ্যায়ৰ গুদামঘৰৰ পৰা বিধানসভা সমষ্টিসমূহলৈ EVMসমূহ পূৰ্বৰ নিৰ্ধাৰণ নোহোৱাকৈ আবণ্টন দিয়া হয়। দ্বিতীয় পৰ্যায়তো বিধানসভা সমষ্টি পৰ্যায়ৰ পৰা ভোটকেন্দ্ৰসমূহলৈ বিতৰণ কৰা হয়। ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি জিলা নিৰ্বাচনী বিষয়াসকলে প্ৰথম স্তৰৰ পৰীক্ষণত উত্তীৰ্ণ EVM আৰু VVPATসমূহৰ প্ৰথম পৰ্যায়ৰ পূৰ্ব নিৰ্ধাৰণ নোহোৱাকৈ এই আবণ্টন সম্পন্ন হৈছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকলৰ উপস্থিতিত জিলা নিৰ্বাচনী বিষয়াসকলে ই ভি এম ব্যৱস্থাপনা প্ৰণালীৰ জৰিয়তে প্ৰথম পৰ্যায়ত ই ভি এমসমূহৰ আবণ্টন পূৰ্বে নিৰ্ধাৰণ নোহোৱাকৈ সম্পন্ন কৰে। ৰেণ্ডমাইজেচন কৰা ই ভি এম আৰু ভি ভি পেটসমূহৰ সমষ্টিভিত্তিক তালিকা নিজ নিজ জিলা সদৰত সকলো ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ প্ৰতিনিধিক প্ৰদান কৰা হৈছে। এই ই ভি এম আৰু ভি ভি পেটসমূহ স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত সংশ্লিষ্ট বিধানসভাৰ ষ্ট্ৰংৰুমত সংৰক্ষণ কৰা হ'ব। বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰতিখন জিলাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ফ্লাইং স্কোৱাড আৰু নিৰীক্ষণকাৰী দলে সক্ৰিয়ভাৱে দায়িত্ব পালন কৰি আছে। বিশ্বনাথ আৰক্ষীয়ে যোৱা নিশা বিহালীৰ 15 নম্বৰ ৰাষ্ট্ৰ ঘাইপথত অভিযান চলাই 1 লাখৰো অধিক নগদ ধন জব্দ কৰে। তেজপুৰৰ পৰা গহপুৰ অভিমুখী এখন বাহনৰ পৰা ধনখিনি জব্দ কৰা হয়। ধনৰ উৎস সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। কামৰূপত জিলা আৰু আৰক্ষী প্ৰশাসনে জিলাখনৰ 6টা বিধানসভা সমষ্টিৰ নিৰ্বাচন সুকলমে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ ব্যৱস্থা লৈছে। জিলাখনৰ বিভিন্ন প্ৰান্তত আৰক্ষী জোৱানে দিনে নিশাই তালাচী চলাইছে। জিলাখনত 9টা অৰ্ধসামৰিক বাহিনীয়ে একেলগ হৈ আৰক্ষীৰ লগত নিৰাপত্তাৰ দিশ চোৱা চিতা কৰিছে। বিধানসভা নিৰ্বাচন সংক্ৰান্তীয় যিকোনো অভিযোগ আৰু তথ্য ৰাইজে দাখিল কৰিব পৰাকৈ বৰপেটা জিলা প্ৰশাসনে নিয়ন্ত্ৰণ কক্ষসহ ফোন নম্বৰ মুকলি কৰিছে। জিলা প্ৰশাসনে জাননীযোগে উল্লেখ কৰা অনুসৰি নিৰ্বাচন সম্পৰ্কীয় যিকোনো তথ্য আৰু অভিযোগ টোল ফ্ৰী নম্বৰ 1950ৰ জৰিয়তে দিব পাৰিব। গোৱালপাৰা আৰক্ষী প্ৰশাসনেও সমাগত বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে। আৰক্ষী জোৱানসকলে জিলাখনৰ 5টা স্থানত ৰুটমাৰ্চ কৰে। তামোলপুৰ আৰক্ষী প্ৰশাসনেও নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত তৎপৰ হৈ উঠা পৰিলক্ষিত হৈছে। জিলাখনৰ তামোলপুৰ আৰু গোৰেশ্বৰ বিধানসভা সমষ্টিত স্বচ্ছ নিকা আৰু শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ লক্ষ্যৰে কালি আৰক্ষী আৰু এছ এছ বিৰ জোৱানসকলে যুটীয়াভাৱে ফ্লেগমাৰ্চ কাৰ্যসূচী ৰূপায়ণ কৰে।
নিৰ্বাচন আহি আছে, আপোনাৰ জানে, গতিকে নিৰ্বাচনৰ লগত আমি সংগতি ৰাখি আমাৰ যিটো এৰিয়া ডমিনেশ্যন ফ্লেগ মাৰ্চ যিখিনি কৰিবলগীয়া ল এণ্ড অৰ্ডাৰ ফালৰ পৰা ছিকিউৰিটিৰ ফালৰ পৰা এইখিনি অলৰেডি আমাৰ বহুত ঠাইত কৰি থকা হৈছে। আমি পলিং ষ্টেচনবিলাক ভিজিট কৰি আছোঁ, য'ত য'ত ইণ্টাৰ আছে গোটেইখিনি আমি ভিজিট কৰি আছোঁ আৰু আমাৰ ডমিনেঞ্চ চলি আছে। আমাৰ যিখিনি গাইডলাইন আছে, যিখিনি ডাইৰেকশ্যন আছে, সেইমতে আমি গোটেইখিনি প্ৰিপেয়াৰ কৰিছোঁ। আমি ছাফিচিয়েণ্ট ফৰ্চ পাইছোঁ, আকৌ পাম, গতিকে আমাৰ ইলেকশ্যনটো ধুনীয়াকৈ আমি চলাম। আমাৰ এছ এছ টি টীম আছে, চিভিল আৰু পুলিচৰ 24 hours চলি আছে, এফ এছ টিও 24 hours চলি আছে, আৰু আমি নিজাববীয়াকৈও আমি বহুত ধৰণৰ এৰিয়া ডমিনেশ্যন অফ চাৰ্চক আমি গোটেইখিনি কৰি আছোঁ। গতিকে উই আৰ ভেৰি কনফিডেণ্ট আমি ভালকৈ ইলেকশ্যন চলাম।
বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নলবাৰী জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়, বেংক, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আদি দেওবাৰ আৰু অন্য চৰকাৰী বন্ধৰ দিনতো খোলা ৰখাৰ নিৰ্দেশ জাৰি কৰিছে। জৰুৰী নিৰ্বাচনী চিঠি পত্ৰ গ্ৰহণ কৰিবৰ বাবে অন্ততঃ এজন কাৰ্যালয়ৰ সহায়ক আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিজ নিজ কাৰ্যালয়ত বন্ধৰ দিনতো উপস্থিত থাকিবলৈ নিৰ্দেশটোত কোৱা হৈছে। নিৰ্বাচনী কাম কাজ অন্ত নপৰালৈকে এই নিৰ্দেশনা বাহাল থাকিব। অসম আৰক্ষীয়ে নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ স্বাৰ্থত সতৰ্কতামূলক গ্ৰেপ্তাৰৰ ব্যৱস্থা গ্ৰহণ কৰিব। আৰক্ষীৰ আইন শৃংখলা শাখাৰ মহাপৰিদৰ্শক অখিলেশ সিঙে কালি কয় যে পূৰ্বতে অপৰাধৰ তথ্য থকা লোকসকলৰ তালিকা চূড়ান্ত কৰা হৈছে আৰু নিৰ্বাচনৰ সময়ত অপ্ৰীতিকৰ ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে এইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। তেওঁ কয় যে সকলো থানাকে এনে অপৰাধীৰ তালিকা প্ৰস্তুত কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে। আৰক্ষীয়ে নিয়মীয়াভাৱে পৰিস্থিতি পৰ্যালোচনা কৰি আছে বুলি শ্ৰীসিঙে প্ৰকাশ কৰে। তেওঁ কয় যে নিৰ্বাচনৰ সময়ত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ 5টা আৰু দেশৰ বিভিন্ন অংশৰ ৰাজ্যিক সশস্ত্ৰ আৰক্ষী বাহিনীৰ 18টা দলৰ লগতে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ প্ৰায় 800টা কোম্পানী নিয়োগ কৰা হ'ব। ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি সন্তোষজনক বুলি উল্লেখ কৰি শ্ৰীসিঙে কয় যে আৰক্ষীয়ে মুক্ত আৰু শান্তিপূৰ্ণ নিৰ্বাচন সুনিশ্চিত কৰাৰ বাবে চেষ্টাৰ অকণো ত্ৰুটি নকৰে। হৰ্মুজ প্ৰণালীৰে জাহাজ চলাচল কৰোৱাৰ সময়ত জাহাজ আৰু নাৱিকসকলৰ সুৰক্ষাত অগ্ৰাধিকাৰ দিয়া হৈছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ যুদ্ধৰ বাবে পশ্চিম এছিয়াৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ থকাৰ কথা স্বীকাৰ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে জাহাজ আৰু নাৱিকসকলৰ জীৱন সংকটলৈ ঠেলি দিব নোৱাৰি। নিৰাপত্তাৰ বিষয়টোলৈ সম্পূৰ্ণৰূপে নিশ্চিত হোৱাৰ পাছতে জাহাজসমূহৰ চলাচল কৰিব পৰা যায় বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীসোণোৱালে কয় যে হৰ্মুজ প্ৰণালীৰ সমীপত প্ৰায় 22খন জাহাজ আবদ্ধ হৈ আছে আৰু এই জাহাজসমূহ নিৰাপদে ঘূৰাই অনাৰ বাবে চেষ্টা চলাই থকা হৈছে। অশেষ চেষ্টাৰ বলত ভাৰতে অলপতে ৰন্ধন গেছ কঢ়িওৱা 2খন জাহাজ হৰ্মুজ প্ৰণালীৰে পাৰ কৰি আনিবলৈ সমৰ্থ হৈছে বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে ভাৰতে তেলৰ নাটনিৰ জোৰা মৰাৰ বাবে বিভিন্ন দেশৰ পৰা খাৰুৱা তেলৰ আমদানি কৰিছে। প্ৰায় 90,000 মেট্ৰিক টন খাৰুৱা তেল কঢ়িওৱা এখন জাহাজ আজি বিয়লিৰ ভাগলৈ দেশত উপস্থিত হোৱাৰ সম্ভাৱনা আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীসোণোৱালে কয় যে হৰ্মুজ প্ৰণালীৰ বিকল্প হিচাপে এডেন উপসাগৰ, লোহিত সাগৰ আৰু অন্য পথসমূহ ব্যৱহাৰ কৰা হৈছে। ধেমাজি জিলাৰ চিলাপথাৰৰ অকাজান ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰীক্ষাৰ বহি নিৰীক্ষক মনমোহন গগৈক দুষ্কৃতিকাৰীয়ে চলোৱা আক্ৰমণৰ ঘটনাৰ উচিত তদন্তৰ বাবে অসম কলেজ শিক্ষক সংস্থাই দাবী জনাইছে। ডিব্ৰুগড়ত কালি অনুষ্ঠিত সংবাদমেলত সংস্থাৰ কেন্দ্ৰীয় নেতৃত্বই চৰকাৰী কৰ্তব্য পালন কৰি থকাৰ সময়ত আক্ৰমণৰ বলি হোৱা শিক্ষকক নিৰাপত্তা প্ৰদানত ব্যৰ্থ হোৱা বুলি আৰক্ষী আৰু প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত দুষ্কৃতিকাৰীক উচিত শাস্তি দিবলৈ কলেজ শিক্ষক সংস্থাৰ কেন্দ্ৰীয় নেতৃত্বই দাবী জনায়। বিষয়টো চৰকাৰে গুৰুত্ব নিদিলে এপ্ৰিল মাহৰ পৰা হ'বলগীয়া উচ্চতৰ মাধ্যমিকৰ শ্ৰেণীসমূহত পাঠদান কৰাৰ পৰা কলেজ শিক্ষকসকল বিৰত থাকিব বুলিও সংবাদমেলত উল্লেখ কৰে। এছ এছ বিৰ সঞ্চালক প্ৰধান সঞ্জয় সিংহালে কালি তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী দৰঙাৰ 64 নম্বৰ বাহিনীৰ অন্তৰ্গত সীমান্ত চকী পৰিদৰ্শন কৰে। ভ্ৰমণকালত সঞ্চালক প্ৰধানগৰাকীয়ে দৰঙাৰ ভূটান গেটত নৱনিৰ্মিত সীমান্ত তালাচী চকীৰ কাম কাজৰ অগ্ৰগতি আৰু ইয়াৰ কাৰ্যক্ষমতাৰ বুজ লয়। সঞ্চালক প্ৰধানগৰাকীয়ে ভূটানৰ বিশিষ্ট ব্যক্তি তথা তামোলপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ সৈতে সৌহাৰ্দ্যমূলক আলোচনাতো মিলিত হয়। ইয়াৰ পাছত তেওঁ 64 নম্বৰ বাহিনীৰ কাৰ্যক্ষেত্ৰৰ অধীনস্থ সংকলিত প্ৰশিক্ষণ চকী পৰিদৰ্শন কৰে। ফ্ৰান্সৰ অৰলেন্সত অনুষ্ঠিত অৰলেন্স মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ ছেমিফাইনেলত অসমৰ ঈশাৰাণী বৰুৱা পৰাস্ত হৈছে। কালি অনুষ্ঠিত ছেমিফাইনেলত বিশ্বৰ 27 সংখ্যক ৰেংকিঙৰ খেলুৱৈ থাইলেণ্ডৰ পিটছামন অপাতনি পুথৰ হাতত ঈশাৰাণী পৰাস্ত হয়। খেলো ইণ্ডিয়াৰ অধীনত কালিৰে পৰা গুৱাহাটীত অস্মিতা সাঁতোৰ লীগ অনুষ্ঠিত হৈছে। প্ৰথম দিনা 20টা ইভেণ্ট অনুষ্ঠিত হয়। প্ৰতিযোগিতাত উত্তৰ পূবৰ 8খন ৰাজ্যৰ উপৰি বিহাৰ, ওড়িশা, ঝাৰখণ্ড আৰু পশ্চিমবংগৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাখনৰ প্ৰতিটো ইভেণ্টৰ শীৰ্ষ 4গৰাকী সাঁতোৰবিদক আহমেদাবাদত হ'বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ অস্মিতা সাঁতোৰ লীগত অংশগ্ৰহণৰ সুযোগ দিয়া হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি আৰু ৰাজ্যৰ দলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ, ৰন্ধন গেছৰ সংকট, ৰাজ্যজুৰি ঈদ উল ফিতৰ পালন আৰু মনোনয়ন দাখিলৰ অন্তিম দিনা কাইলৈ কেইবাগৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিলৰ সম্ভাৱনাৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰা দেখা গৈছে। অসমীয়া প্ৰতিদিন কাকতে প্ৰাক্তন কংগ্ৰেছীৰ আধিপত্যৰে বিজেপি প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পাছত দলটোৰ অভ্যন্তৰত বিদ্ৰোহৰ জুয়ে ভয়াৱহ ৰূপ লোৱা বুলি এটা বাতৰি মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে শাসক প্ৰতিপক্ষৰ কেইবাগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিলৰ সময়ত শপতনামাযোগে সম্পত্তিৰ বিৱৰণ দাখিল কৰাৰ বাতৰি মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে 5খন ঘৰুৱা বিমানৰ পৰিচালনা গুৱাহাটী বিমান বন্দৰৰ 2 নম্বৰ টাৰ্মিনেললৈ স্থানান্তৰ কৰাৰ বাতৰিক বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে প্ৰচণ্ড তুষাৰপাতেৰে ঢাকি ধৰিছে দাৰ্জিলিং ছিকিম, বহু পৰ্যটক বন্দী শিৰোনামেৰে ছিকিম আৰু দাৰ্জিলিঙত তুষাৰপাতে ভয়ংকৰ ৰূপ লোৱাৰ বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে আমেৰিকাই ইৰাণক খাৰুৱা তেল বিক্ৰীত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমীয়া খবৰ কাকতে অৰুণাচলত 33টাকৈ জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে সেউজ সংকেত লাভ কৰাৰ বাতৰি মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে বিজেপিয়ে দলগাঁও, চিচিবৰ গাঁৱৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে ইজৰাইলে আক্ৰমণ বৃদ্ধি কৰা হ'ব বুলি ভাবুকি দিয়াৰ বাতৰিক ইজৰাইল থ্ৰেটেন্স চাৰ্জ ইন এটাক্স এজ ইৰাণ টাৰ্গেটছ ইউ এছ ইউ কে এয়াৰ বেছ শিৰোনামেৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে একাংশ ঠিকাদাৰক প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ পূৰ্বে সম্পূৰ্ণতাৰে আদায় দিয়াৰ সন্দৰ্ভত বিভাগটোৰ পৰা ব্যাখ্যা বিচৰাৰ বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া আৰু বিজুলী ঢেৰেকনিৰে দুহেজাক বৰষুণৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 27 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 19 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বিধানসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ কাইলৈ অন্তিম দিন। 12টা সমষ্টিৰ বাবে ৰাজ্যৰ দলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ। ৰাজ্যিক নিৰ্বাচন আয়োগৰ EVM আৰু VVPATসমূহৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেচন সম্পন্ন। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন স্থানত ফ্লাইং স্কোৱাড আৰু নিৰীক্ষণকাৰী দলৰ তালাচী অভিযান অব্যাহত। হৰমুজ প্ৰণালীৰে জাহাজ চলাচল কৰোৱাৰ সময়ত জাহাজ আৰু নাৱিকসকলৰ সুৰক্ষাত অগ্ৰাধিকাৰ দিয়া হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ। আৰু ফ্ৰান্সত অনুষ্ঠিত অৰলেন্স মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ ছেমিফাইনেলত অসমৰ ঈশাৰাণী বৰুৱা পৰাস্ত। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।